বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ড্ৰাগ সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। আৰু ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে আলোচনাত মিলিত হ'ব আৰু যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে G7 শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব। শ্ৰীমোদী নিচত উপস্থিত হোৱাৰ লগে লগে হোটেল নেগ্ৰেস্কোত প্ৰৱাসী ভাৰতীয়সকলে তেওঁক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে ফ্ৰান্স আৰু ইটালীৰ শিল্পীসকলে কথক, ওডিচি আৰু ভাৰতনাট্যম নৃত্য প্ৰদৰ্শন কৰে। ভাৰতীয় সময় অনুসৰি আজি দিনৰ 2:30 বজাত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰাৰ লগতে প্ৰযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু কৌশলগত বিষয়কে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ বাবে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ফ্ৰান্সৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী শ্লোভাকিয়ালৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় প্ৰৱাসী ভাৰতীয়সকলে তেওঁক জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে মুহূৰ্তটো স্মৰণীয় বুলি অভিহিত কৰি কয় যে ঘৰৰ পৰা বহু কিলোমিটাৰ দূৰৈত থকাৰ পাছতো ভাৰতৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলৰ বন্ধন পূৰ্বৰ দৰেই সুদৃঢ় হৈ আছে। শ্লোভাকিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অপূৰ্ব শ্ৰীবাস্তৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোভাকিয়া ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন পথ মুকলি কৰিব আৰু অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাত সহায় কৰিব। ব্ৰাটিস্লাভাৰ আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
The visit of Prime Minister to Slovakia is going to be a historical one because this will be the first ever visit by any Indian Prime Minister to Slovakia. We are all looking forward for this visit and this is likely to enhance not only the political relations but also deepen economic engagements and open new avenues for cooperation in various sectors like defense, clean technology, cyber security, tourism and people-to-people contact.
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু হেভিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। পুৱা 6:15 আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা 7:35 সমাপ্ত হ'ব। এই অনলাইন যোগাসন কাৰ্যসূচীত 130খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয়ে কয় যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ইউটিউব লাইভ যোগা ষ্ট্ৰীমৰ বাবে সৰ্বাধিক দৰ্শকৰ নতুন বিশ্ব অভিলেখ গঢ়ি তোলা। মন্ত্ৰালয়ে সমগ্ৰ বিশ্ব জনসাধাৰণক যোগাসনকাৰী শিক্ষানুষ্ঠান আৰু প্ৰৱাসী ভাৰতীয়সকলক এই কাৰ্যসূচীত যোগদান কৰি ঐতিহাসিক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। এই পদক্ষেপে যোগৰ সাৰ্বজনীন আৰু সামগ্ৰিক প্ৰসাৰৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। বৃহৎসংখ্যক লোকৰ অংশগ্ৰহণৰ জৰিয়তে কাৰ্যসূচীয়ে ভৌগোলিক, সাংস্কৃতিক আৰু ভাষাৰ সীমা অতিক্ৰম কৰা জীৱনশৈলী হিচাপে যোগবাৰ্তাক শক্তিশালী কৰাটো এই অনুষ্ঠানৰ মূল লক্ষ্য। বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দূৰদৰ্শী নেতৃত্বত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ নীতিৰ দ্বাৰা পৰিচালিত ভাৰতে এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক যুৱতীসকলৰ কল্যাণ তথা সবলীকৰণৰ বাবে ভালেসংখ্যক ধ্বজাবাহী পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত ডাক বিভাগৰ এটি বৈপ্লৱিক সেৱাৰ শুভাৰম্ভ কৰিছে। এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱাৰ প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মান্দিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় 2 ঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে সেই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। যোগাযোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অহা 2-3 মাহৰ ভিতৰত হিমাচল প্ৰদেশৰ লগতে অসমৰ প্ৰায় 150টা নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰিত কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি এটি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। সংস্থাটোৱে পাৰমাণৱিক শক্তি বিভাগৰ সৈতে যৌথভাৱে অত্যাধুনিক কৃত্ৰিম তাপ প্ৰণালী বিকশিত কৰিছে, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰযানৰ লেণ্ডাৰসমূহ চন্দ্ৰৰ অত্যন্ত প্ৰতিকূল বতৰতো সুৰক্ষিত থাকিব পাৰিব। বেংগালুৰুত অনুষ্ঠিত এখন সন্মিলনত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে এই কথা সদৰি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে চন্দ্ৰযান তিনিৰ বিক্ৰম লেণ্ডাৰ সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল বাবে চন্দ্ৰত মাত্ৰ 14 দিনহে কাৰ্যক্ষম আছিল, কিন্তু নতুন প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মাধ্যমেৰে লেণ্ডাৰসমূহে চন্দ্ৰৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা পৰি 200 দিনলৈ অনায়াসে কাম কৰি থাকিব পাৰিব। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠত দিন আৰু ৰাতিৰ সময়ছোৱা প্ৰায় 14 দিনকৈ হয় আৰু এই সময়ছোৱাত চন্দ্ৰৰ তাপমাত্ৰা 121 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নিশাৰ ভাগত -129 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ্ৰাস পায়। এই উন্নত প্ৰযুক্তিৰ সমান্তৰালভাৱে ইছৰোৱে দেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে। বিশেষকৈ CSIRৰ সৈতে 4টা প্ৰযুক্তিগত ক্ষেত্ৰত কাম কৰিবলৈ সংস্থাটোৱে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অতি আকাংক্ষিত গগনযান অভিযানৰ বাবে মহাকাশৰ স্বাস্থ্যসেৱাৰ প্ৰযুক্তিৰ উন্নয়নৰ অৰ্থে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগতে ব্যক্তিগত খণ্ডৰ সৈতেও সংস্থাটোৱে সমন্বয় ৰক্ষা কৰি চলিছে। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত চিৰবৈৰী পাকিস্তানৰ সন্মুখীন হ'ব। খেলখন বাৰ্মিংহামৰ এলবেষ্টনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় অদমনীয় প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বিৰ কালিৰ এখন খেলত স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰানত পৰাস্ত কৰে। মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি স্কটলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 161 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আয়াৰলেণ্ডে 19 অভাৰ আৰু 1 বলত 121 ৰানতে ইনিংছ সামৰে। ইয়াৰ পূৰ্বে এলবেষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আয়োজক ইংলেণ্ডে শ্ৰীলংকাক 87 ৰানৰ বৃহৎ ব্যৱধান পৰাস্ত কৰিছিল। ফিফা বিশ্বকাপ 2026ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেল ড্ৰ হয়। ছুইজাৰলেণ্ডে 1 গ'লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে 1 গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা 3:30 বজাত ব্ৰাজিল আৰু মৰক্কোৰ মাজত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেল 1-1 গ'লত ড্ৰ হয়। ভাৰতীয় সময় অনুসৰি পুৱা 6:30 বজাত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত স্কটলেণ্ড হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তদুপৰি পুৱা 9:30 বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত অষ্ট্ৰেলিয়া টাৰ্কিৰ মুখামুখি হোৱাৰ বিপৰীতে নিশা 10:30 বজাত জাৰ্মানী আৰু কুৰাকাৰ মাজত গ্ৰুপ ইৰ আন এখন খেল অনুষ্ঠিত হ'ব। ভাৰত আৰু আফগানিস্তানৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত ধৰমশালাত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰে। বৰষুণৰ বাবে 25 অভাৰলৈ হ্ৰাস কৰা খেলখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত আলহী দলটোৱে 24 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 194 ৰান কৰে। আফগানিস্তানৰ হৈ ৰহমানুল্লাহ গুৰবাজে 51টা বলত 102 ৰান কৰাৰ বিপৰীতে ভাৰতৰ হৈ অভিষেকঘটা হৰ্ষ দুবে আৰু গুৰনুৰ ব্ৰাৰে 3টা উইকেট লাভ কৰে। 195 ৰানৰ লক্ষ্য সন্মুখত ৰাখি বেটিং কৰিবলৈ নমা ভাৰতে 22 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই বিজয় সুনিশ্চিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ডাক সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে আৰু ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।